এয়া আকাশবাণী গুৱাহাটী ওৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহত আছে। সমগ্ৰ দেশতে 77 সংখ্যক গণৰাজ্য দিৱস উদযাপন। দেশৰ প্ৰগতি আৰু সামৰিক শক্তিৰ প্ৰদৰ্শনেৰে নতুন দিল্লীৰ কৰ্তব্য পথৰ পৰা গণৰাজ্য দিৱসৰ মূল কাৰ্যসূচী। গোলকীয় অনিশ্চয়তা সত্ত্বেও দেশৰ প্ৰগতি অব্যাহত আছে বুলি ৰাষ্ট্ৰক উদ্দেশ্যি দিয়া ভাষণত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ উপলব্ধি। অসমতো বিস্তৃত কাৰ্যসূচীৰে গণৰাজ্য দিৱস উদযাপন। ৰাজ্যৰ পাঁচগৰাকী বিশিষ্ট ব্যক্তিলৈ পদ্মশ্ৰী সন্মান। হিন্দী চলচ্চিত্ৰ জগতৰ বিশিষ্ট অভিনেতা ধৰ্মেন্দ্ৰলৈ মৰণোত্তৰভাৱে পদ্মবিভূষণ। আৰু নিউজিলেণ্ডৰ বিৰুদ্ধে পাঁচখনীয়া টি টুৱেণ্টি শৃংখলাত ভাৰতৰ নিৰ্ণায়ক অগ্ৰগতি। গুৱাহাটীৰ বৰ্ষাপাৰাৰ তৃতীয়খন টি টুৱেণ্টি খেলত ভাৰতৰ 8 উইকেটত সহজ জয়লাভ। নমস্কাৰ সমূহ শ্ৰোতালৈ গণৰাজ্য দিৱসৰ শুভেচ্ছা জনাই পুৱাৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। এতিয়া শুনক বিতং বাতৰি। সমগ্ৰ দেশে আজি 77 সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে নতুন দিল্লীৰ কৰ্তব্য পথৰ পৰা গণৰাজ্য দিৱস উদযাপনত ৰাষ্ট্ৰক নেতৃত্ব দিব। গণৰাজ্য দিৱসৰ কুচকাৱাজ 10:30 বজাত আৰম্ভ হ'ব। 90 মিনিট ধৰি চলিবলগীয়া এই গণৰাজ্য দিৱসৰ কুচকাৱাজত দেশৰ বৰ্ণাঢ্য সংস্কৃতি আৰু সামৰিক শক্তিৰ অনবদ্য প্ৰদৰ্শন দেখিবলৈ পোৱা যাব। এইবাৰৰ কুচকাৱাজত ব্ৰহ্মছ ছুপাৰছনিক ক্ষেপণাস্ত্ৰ প্ৰণালী, T-90 ভীষ্ম টেংক, অৰ্জুন মূল যুদ্ধ টেংক, আপাচে 68 হেলিকপ্টাৰ প্ৰদৰ্শনৰ লগতে ৰবটিক ডগ, মানৱবিহীন সেনা বাহন নিগ্ৰহ আদি ভাৰতীয় প্ৰতিৰক্ষা বাহিনীৰ পৰাক্ৰম প্ৰদৰ্শন কৰা হ'ব। এই বছৰৰ গণৰাজ্য দিৱসৰ বিষয়বস্তু হৈছে স্বতন্ত্ৰতাৰ মন্ত্ৰ বন্দে মাতৰম আৰু সমৃদ্ধিৰ মন্ত্ৰ আত্মনিৰ্ভৰ ভাৰত। কুচকাৱাজৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত শ্বহীদসকললৈ শ্ৰদ্ধা নিবেদন কৰিব। ইয়াৰ পাছত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কৰ্তব্য পথত সশস্ত্ৰ বাহিনী, অৰ্ধসামৰিক বাহিনী, আন বাহিনীসমূহ, ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী আৰু ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ কেডেটসকলৰ কুচকাৱাজৰ অভিবাদন গ্ৰহণ কৰিব। এইবাৰৰ গণৰাজ্য দিৱসৰ কাৰ্যসূচীত ইউৰোপীয় আয়োগৰ অধ্যক্ষ উৰ্চুলা ভন ডেৰ লেন আৰু ইউৰোপীয়ান কাউন্সিলৰ সভাপতি এণ্টনিঅ' লুই ছান্টোছ দা কোষ্টা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। কুচকাৱাজত বিভিন্ন ৰাজ্য, কেন্দ্ৰীয়শাসিত অঞ্চল, বিভিন্ন মন্ত্ৰালয় তথা বিভাগৰ 30 প্ৰতীকপদ প্ৰদৰ্শন কৰা হ'ব। এই প্ৰতীকপদসমূহত ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমৰ 150 বছৰ পূৰ্তি আৰু বিভিন্ন খণ্ডত আত্মনিৰ্ভৰশীলতাৰে দেশৰ দ্ৰুত প্ৰগতিৰ দিশসমূহ প্ৰতিফলিত হ'ব। এইবাৰো কুচকাৱাজত ধুবুৰীৰ আছাৰিকান্দিৰ বিখ্যাত পোৰামাটিৰ শিল্প প্ৰতীকপদ হিচাপে প্ৰদৰ্শন কৰা হ'ব। ভৌগোলিক সূচ্যাংকৰ স্বীকৃতি লাভ কৰা এই শিল্প এইবাৰো কুচকাৱাজত দেশবাসীৰ সন্মুখত উজ্বলি উঠিব। আকাশবাণীয়ে আজি পুৱা 9:40 বজাৰ পৰা নতুন দিল্লীৰ কৰ্তব্য পথৰ পৰা গণৰাজ্য দিৱসৰ কাৰ্যসূচীৰ পোনপটীয়াকৈ প্ৰচাৰ কৰিব। এই অনুষ্ঠান আকাশবাণীৰ সকলোবোৰ কেন্দ্ৰৰ সকলো চেনেলে ৰিলে কৰিব। ৰাজ্যৰ বিভিন্ন জিলাতো বিস্তৃত কাৰ্যসূচীৰে গণৰাজ্য দিৱস উদযাপন কৰা হৈছে। গুৱাহাটীৰ খানাপাৰাত থকা অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত গণৰাজ্য দিৱসৰ কাৰ্যসূচীত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই এই মুহূৰ্তত পতাকা উৰুৱাইছে। এইবেলি মিজোৰাম আৰক্ষীৰ এটা দলৰ লগতে ৰাজ্যৰ 24 দলে গুৱাহাটীৰ কুচকাৱাজত অংশগ্ৰহণ কৰিছে। ডিব্ৰুগড় জিলাৰ খনিকৰ খেলপথাৰত আয়োজিত গণৰাজ্য দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পতাকা উৰুৱাইছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ চানমাৰী চৌহদত আজি পুৱা ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে উপসঞ্চালক প্ৰধান ৰবীন চন্দ্ৰ বড়োৱে। দেশৰ অৰ্থনৈতিক ভৱিষ্যত নিৰ্ণয় কৰাৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতা আৰু স্বদেশী সামগ্ৰী পথ প্ৰদৰ্শক নীতি বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰকাশ কৰিছে। 77 সংখ্যক গণৰাজ্য দিৱসৰ প্ৰাক সন্ধিয়া কালি দেশবাসীক উদ্দেশ্যি দিয়া ভাষণত ৰাষ্ট্ৰপতিগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। শ্ৰীমতী মুৰ্মুৱে ভাৰতক বিশ্বৰ সৰ্বাধিক যুৱ জনসংখ্যাৰ দেশ হিচাপে উল্লেখ কৰি কয় যে দেশৰ যুৱ প্ৰজন্মৰ ভালেমান প্ৰতিভা আছে। তেওঁ আত্মসংস্থাপনেৰে দেশৰ যুৱ প্ৰজন্মই উল্লেখনীয় সফলতা অৰ্জন কৰিছে বুলি উল্লেখ কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে গোলকীয় অনিশ্চয়তাৰ সত্বেও ভাৰতৰ অৰ্থনৈতিক বিকাশ অব্যাহত আছে। তেওঁ ভাৰতক বিশ্বৰ দ্ৰুত বিকশিত অৰ্থনীতি বুলি অভিহিত কৰি কয় যে অনাগত ভৱিষ্যতত ভাৰত বিশ্বৰ তৃতীয় বৃহৎ অৰ্থনীতি হিচাপে লক্ষ্য প্ৰাপ্তিৰ দিশত আগবাঢ়িছে।
বিশ্ব পটল পৰ অনিশ্চিততাকে বাবজুদ ভাৰত মে নিৰন্তৰ আৰ্থিক বিকাশ হ' ৰহা হে। হম নিকট ভৱিষ্য মে বিশ্ব কি তীসৰী সবসে বড়ী অৰ্থব্যৱস্থা বননে কে লক্ষ্য কো প্ৰাপ্ত কৰনে কে দিশা মে আগে বঢ় ৰহে। বিশ্বস্তৰীয় ইনফ্ৰাষ্ট্ৰাকচাৰ কে নিৰ্মাণ মে নিৱেশ কৰকে হম আপনে আৰ্থিক সংৰচনা কা উচ্চ স্তৰ পৰ পুনৰনিৰ্মাণ কৰ ৰহে হে। স্বাধীনতা কে বাদ দেশ কে আর্থিক একীকরণ কে লিয়ে সবসে মহত্বপূর্ণ নির্ণয় জিএসটি কো লাগু করনে সে ওয়ান নেশন ওয়ান মার্কেট কি ব্যবস্থা স্থাপিত হুই হে। জিএসটি ব্যবস্থা কো ওর অধিক প্রভাবী বানানে কে হাল হি কে নির্ণয় সে হামারি অর্থব্যবস্থা কো ওর অধিক শক্তি মিলেগি।
রাষ্ট্রপতি শ্রীমতী মুর্মুয়ে চৰকাৰে অলপতে কৰা শ্ৰম সংহিতাৰ সংস্কাৰৰ জৰিয়তে শ্ৰমিকসকল উপকৃত হ'ব বুলি উল্লেখ কৰে। ৰাষ্ট্ৰ প্ৰথম অৱধাৰণা আৰু মেক ইন ইণ্ডিয়াক অধিক গৌৰৱান্বিত কৰাৰ বাবে সকলোকে একেলগে কাম কৰাৰ প্ৰতি আহ্বান জনাই ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে গণৰাজ্য দিৱসে দেশপ্ৰেমৰ ভাৱনাক অধিক সুদৃঢ় কৰাৰ সুযোগ প্ৰদান কৰে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ দেশৰ কষ্টোপাৰ্জিত স্বাধীনতা বজাই ৰাখিবলৈ ৰাজ্যবাসীৰ প্ৰতি আহান জনাইছে। খন্তেক সময় আগতে আকাশবাণীযোগে দিয়া এটা বাণীত ৰাজ্যপালে অসমৰ ঐতিহাসিক মঠ মন্দিৰ পৰ্যটনস্থল স্মাৰক আদিৰ সংৰক্ষণ আৰু সম্বৰ্ধনৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ কথা উল্লেখ কৰে আৰু বিশেষকৈ যুৱ সম্প্ৰদায়ক এই ঐতিহাসিক সম্পদসমূহ সংৰক্ষণ কৰি নতুন অসম গঢ়াৰ দিশত আগবাঢ়িবলৈ আহান জনায়। বন্দে মাতৰম ৰচনাৰ 150 বছৰ পূৰ্তি প্ৰসংগত ৰাজ্যপালে এই গীতটোক কেৱল এটা গীত নহয়, ই স্বাধীনতা সংগ্ৰামত কোটি কোটি ভাৰতীয়ৰ হৃদয়ত দেশভক্তিৰ অগ্নি প্ৰজ্বলিত কৰা এটা মন্ত্ৰ বুলি উল্লেখ কৰে।
গণতন্ত্ৰ দিৱস কে ইস পাৱন অৱসৰ পৰ হম আপনে সংবিধান কে নিৰ্মাতাওঁ কো নমন এৱম বন্দন কৰতে হে, সাথ হি উন সভি স্বতন্ত্ৰতা সেনানিয়ো কো শ্ৰদ্ধা সুমন অৰ্পিত কৰতে হে জিনহোনে দেশ কি স্বতন্ত্ৰতা কে লিয়ে আপনা সৰ্বস্ব নিছাৱৰ কিয়া। মেৰে প্ৰিয় সমবাসীয়ো, राष्ट्र हमें एक सूत्र में बांधता है। राष्ट्र से संबंधित प्रतीकों का विशेष महत्व होता है। राष्ट्र ध्वज हमारा स्वाभिमान है, राष्ट्रगान हमारा आत्मसम्मान है और इसी प्रकार संविधान हमारी प्राण शक्ति है। हम संविधान के प्रति निष्ठा रखते हुए सरकार के रूप में, नागरिक के रूप में अपने अपने कर्तव्यों का पालन करते हैं, यही संविधान के प्रति सच्चा सम्मान होगा।
অসমৰ পাঁচগৰাকী বিশিষ্ট ব্যক্তিকে ধৰি দেশৰ মুঠ 131গৰাকী ব্যক্তিলৈ চলিত বছৰৰ পদ্ম সন্মান কালি ঘোষণা কৰা হৈছে। দেশৰ পাঁচগৰাকী কৃতিমান ব্যক্তিলৈ পদ্মবিভূষণ, 13গৰাকীলৈ পদ্মভূষণ আৰু 113গৰাকীলৈ পদ্মশ্ৰী সন্মান আগবঢ়োৱা হৈছে। সদ্যপ্ৰয়াত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবিন্দ পুৰকায়স্থলৈ মৰণোত্তৰভাৱে পদ্মশ্ৰী সন্মান আগবঢ়োৱা হৈছে। কলা শিতানত বিশিষ্ট সত্ৰীয়া শিল্পী হৰিচৰণ শইকীয়া, যশস্বী কলা নিৰ্দেশক নুৰুদ্দিন আহমেদ আৰু কাৰ্বি লোকসংগীতৰ বিশিষ্ট শিল্পী পখিলা লেখথেপিলৈ পদ্মশ্ৰী সন্মান আগবঢ়োৱা হৈছে। ইয়াৰ লগতে কৃষি ক্ষেত্ৰত এৰি আৰু ৰেচম বিশেষজ্ঞ যোগেশ দেউৰীলৈ পদ্মশ্ৰী সন্মান আগবঢ়োৱা হৈছে। লখিমপুৰ জিলাৰ বিহপুৰীয়াৰ সত্ৰীয়া সংস্কৃতিৰ সাধক 96 বছৰ বয়সীয়া হৰিচৰণ শইকীয়াই পদ্মশ্ৰী সন্মান লাভ কৰাত তেওঁৰ লগতে অঞ্চলবাসী উৎফুল্লিত হৈ পৰিছে। তেওঁ 2011 বৰ্ষত সংগীত নাটক একাডেমী সন্মান লাভ কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছিল। উল্লেখ্য যে 1948 চনতে তেখেতে আকাশবাণীত বৰগীত পৰিৱেশন কৰিছিল। পদ্মশ্ৰী সন্মান লাভ কৰাৰ পাছত সাংবাদিকৰ আগত তেওঁ নিজৰ মনোভাৱ এনেদৰে ব্যক্ত কৰে।
বহুত ভাল লাগিছে, বহুত ৰাইজক লগো পাইছো, পাই মানে আনন্দ কৰিছো। সংগীত নাটক একাডেমীৰ এই বঁটা মই আগতো পাইছো আৰু পদ্মশ্ৰী এইটো আপোনালোকে মোৰলৈ আনি আজি আনিলে আৰু গতিকে মই এইটোতো মানে ধন্য হৈছো বুলি পেলাই মই ভাবিছো। মই কমলাবাৰী সত্ৰত গৈ 20 বছৰ কাল থাকিলো, তেতিয়াই মই ভাৰতবৰ্ষৰ বিভিন্ন জেগাত মই নৃত্য সত্ৰৰ হৈ মই মানে কৰিছিলোঁ। পণ্ডিতজী জৱাহৰলালৰ চাহ খাবলৈ আমি পাইছিলোঁ। সেই সময়ৰ পৰাই এই সত্ৰীয়া সংস্কৃতিৰ লগত জড়িত হৈ এই মই সত্ৰীয়া সংস্কৃতিক বিভিন্ন সময়ত লখিমপুৰ মই প্ৰতিষ্ঠা কৰিছিলোঁ।
4 দশকৰো অধিক কাল কাৰ্বি লোকসংগীতৰ চৰ্চা কৰি অহা লোকশিল্পী পখিলা লেখথেপিলৈ পদ্মশ্ৰী সন্মান আগবঢ়োৱা হৈছে। 300 গীতত কণ্ঠদান কৰা শিল্পীগৰাকীয়ে কাৰ্বি সংগীতৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতিস্বৰূপে ৰাজ্য চৰকাৰৰ শিল্পী বঁটা আৰু শিল্পী পেঞ্চন লাভ কৰিছে। ৰাজ্যৰ যশস্বী কলা নিৰ্দেশক নুৰুদ্দিন আহমেদলৈও চলিত বছৰ পদ্মশ্ৰী সন্মান আগবঢ়োৱা হৈছে। 2017 চনত সংগীত নাটক একাডেমী বঁটা লাভ কৰা শিল্পীগৰাকী শেহতীয়াকৈ বটদ্ৰৱা প্ৰকল্পৰ সৌন্দৰ্য বৰ্ধন আৰু মূৰ্তি নিৰ্মাণ কাৰ্যত জড়িত আছিল। পদ্মশ্ৰী সন্মান লাভ কৰা আন এগৰাকী বিশিষ্ট ব্যক্তি ৰাজ্যৰ এৰি আৰু ৰেচম বিশেষজ্ঞ যোগেশ দেউৰীক 2023 চনত অসম গৌৰৱ বঁটাৰে সন্মানিত কৰা হৈছিল। উল্লেখযোগ্য যে এইবাৰৰ অসামৰিক বঁটা লাভ কৰাসকলৰ ভিতৰত 19 মহিলা আৰু 16 ব্যক্তিক মৰণোত্তৰভাৱে এই সন্মান প্ৰদান কৰা হৈছে। কলাৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়োৱা বলিউডৰ প্ৰয়াত অভিনেতা ধৰ্মেন্দ্ৰ সিং দেউলক মৰণোত্তৰভাৱে পদ্মবিভূষণ আগবঢ়োৱা হৈছে। ৰাজহুৱা পৰিক্ৰমাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে কেৰেলাৰ কে টি থমাছ, কলাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে উত্তৰ প্ৰদেশৰ এন ৰাজম, সাহিত্যৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়োৱা কেৰেলাৰ পি নাৰায়ণনলৈ পদ্মবিভূষণ বঁটা আগবঢ়োৱা হৈছে। ডনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই কালি গুৱাহাটীত 82,05,00,000 ব্যয় সাপেক্ষে উত্তৰ পূৰ্বাঞ্চলৰ দুটা বাঁহ প্ৰকল্প মুকলি কৰে। এই প্ৰকল্প দুটা মুকলি কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত যোৱা 12 উত্তৰ পূৰ্বাঞ্চলত উন্নয়নৰ জোৱাৰ উঠিছে। অসমৰ কাৰ্বি আংলং জিলা আৰু নাগালেণ্ডৰ মুকক্সাঙত নিৰ্মাণ হ'বলগীয়া এই প্ৰকল্প দুটাত 4,400 যুৱক যুৱতীক প্ৰশিক্ষণ দি বাঁহেৰে নিৰ্মিত সামগ্ৰীৰ প্ৰচাৰ আৰু প্ৰসাৰত গুৰুত্ব দিয়া হ'ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। কালিৰ অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ উপস্থিতিত উত্তৰ পূব বেত আৰু বাঁহ উন্নয়ন পৰিষদে বজাৰৰ সুলভতা তথা বাণিজ্য সহযোগিতাৰ বাবে এমাজন, ফ্লিপকাৰ্ট আৰু অল টাইম প্লাষ্টিকছৰ সৈতে তিনিখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ টি টুৱেণ্টি ক্ৰিকেট শৃংখলাত ভাৰতে নিৰ্ণায়ক অগ্ৰগতি লাভ কৰিছে। যোৱা নিশা গুৱাহাটীৰ বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত তৃতীয়খন টি টুৱেণ্টি খেলত ভাৰতে 8 উইকেটত সহজ জয়লাভ কৰে। ভাৰতে 154 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 2 উইকেটৰ বিনিময়ত মাত্ৰ 10 অভাৰতে নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। বৰ্ষাপাৰাৰ প্ৰায় 50,000 দৰ্শকৰ সন্মুখত অভিষেক শৰ্মাই 20টা বলত 68 আৰু অধিনায়ক সূৰ্য কুমাৰ যাদৱে 26টা বলত 57 ৰাণ কৰি ক্ৰিকেট প্ৰেমী দৰ্শকক আক্ৰমণাত্মক খেলৰ সোৱাদ দিয়ে। অভিষেক শৰ্মাই টি টুৱেণ্টি ক্ৰিকেটত অৰ্ধশতক কৰা দ্বিতীয় দ্ৰুততম খেলুৱৈ হিচাপে অভিলেখ গঢ়ে। ইয়াৰ পূৰ্বে নিউজিলেণ্ডে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 9 উইকেটৰ বিনিময়ত 153 ৰাণ সংগ্ৰহ কৰে। দলটোৰ হৈ গ্লেন ফিলিপছে সৰ্বাধিক 48 ৰাণ কৰে। যশপ্ৰীত বুমৰাই 3টা আৰু হাৰ্দিক পাণ্ডিয়া আৰু ৰবি বিষ্ণয়ে 2টাকৈ উইকেট দখল কৰে। যশপ্ৰীত বুমৰাক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। পাঁচখনীয়া শৃংখলাটোত ভাৰতে সম্প্ৰতি 3-0 অগ্ৰগতি লাভ কৰিছে। প্ৰতিযোগিতাৰ চতুৰ্থখন খেল অহা বুধবাৰে বিশাখাপট্টনমত অনুষ্ঠিত হ'ব। এতিয়া আহক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ জিন্ত্ৰিয়ানী ডেকাৰ সৈতে।
সমগ্ৰ দেশতে আজি সপ্তসপ্ততিতম গণৰাজ্য দিৱস উদযাপন। অসমৰ 5গৰাকী ব্যক্তিলৈ পদ্ম সন্মান, বিশিষ্ট সাংবাদিক মাৰ্ক টলিৰ দেহাৱসান আদি বাতৰিয়ে গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ শিৰোনাম দখল কৰিছে। সত্ৰীয়া শিল্পী হৰিচৰণ শইকীয়া, ভাস্কৰ্য শিল্পী নুৰুদ্দিন আহমেদ, ৰেচম বিশেষজ্ঞ যোগেশ দেউৰী, কাৰ্বি লোকসংগীতৰ শিল্পী পখিলা লেকথেপি আৰু মৰণোত্তৰভাৱে বিজেপি নেতা কবীন্দ্ৰ পুৰকায়স্থলৈ পদ্মশ্ৰী সন্মান আগবঢ়োৱা বাতৰিটো আজি আটাইকেইখন কাকতে আলোকচিত্ৰসহ প্ৰকাশ কৰিছে। দি আছাম ট্ৰিবিউন কাকতে কালি ডুমডুমাত মুখ্যমন্ত্ৰীৰ এটিকলি দুটিপাত আঁচনি মুকলি কৰাৰ বাতৰি আলোকচিত্ৰসহ প্ৰকাশ কৰিছে। কেন্দ্ৰীয় ডনাৰ আৰু যোগাযোগ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই কালি এছিভাৰ্ছ এৱাৰ্ডছ অনুষ্ঠানত ৰাজ্যৰ অগ্ৰণী সংবাদগোষ্ঠী সাদিন প্ৰতিদিনে উত্তৰ পূৰ্বাঞ্চলত পোহৰ বিলোৱা বুলি কৰা মন্তব্যৰে অসমীয়া প্ৰতিদিন কাকতে বাতৰি প্ৰকাশ কৰিছে। বিগত 4 মাহত 42টা সৰুবৰ ভূঁইকপে ৰাজ্যত জোকাৰণি তোলাটো এটা চিন্তনীয় বিষয় বুলি নেশ্যনেল চেণ্টাৰ ফৰ ছিছমলজিৰ প্ৰতিবেদনৰ তথ্যৰে দ্য চেণ্টিনেল কাকতে বাতৰি প্ৰকাশ কৰিছে। গণৰাজ্য দিৱস উপলক্ষে অসম আৰক্ষীৰ 2গৰাকী বিষয়ালৈ ৰাষ্ট্ৰপতিৰ পদক আৰু 18গৰাকী বিষয়ালৈ প্ৰশংসনীয় সেৱাৰ পদক আগবঢ়োৱা বাতৰিটো দৈনিক অসম, অসমীয়া খবৰৰ লগতে অন্যান্য কাকতেও প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ মন কী বাতত ভাৰতীয় সংস্কৃতি সমগ্ৰ বিশ্বতে পালন কৰা হৈছে বুলি প্ৰকাশ কৰি নগাঁৱৰ চাফাই অভিযানৰ প্ৰশংসা কৰে। এই বাতৰি দৈনিক জনমভূমি আৰু নিয়মীয়া বাৰ্তা কাকতে প্ৰকাশ কৰিছে। আমাৰ অসম কাকতত এছআৰৰ বিসংগতিক লৈ বিৰোধীৰ আন্দোলনৰ ভাবুকি সন্দৰ্ভত এটা বাতৰি প্ৰকাশ কৰিছে। বিজনীৰ আমগুৰি থানাৰ অন্তৰ্গত আমটেকা গাঁৱত কালি বিদ্যুৎস্পৃষ্ট হৈ দৰাকে ধৰি 3গৰাকী লোকৰ শোকাবহ মৃত্যু হয়। এই বাতৰি দৈনিক অগ্ৰদূত কাকতৰ। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ ঘূৰি যাওঁ।
স্থানীয় বতৰৰ আগলি বতৰ অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত পুৱাৰ ভাগত কুঁৱলীয়ে আৱৰি থকাৰ লগতে পাছলৈ বতৰ আংশিকভাৱে ডাৱৰীয়া হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 28 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 14 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। সমগ্ৰ দেশতে 77 সংখ্যক গণৰাজ্য দিৱস উদযাপন। দেশৰ প্ৰগতি আৰু সামৰিক শক্তিৰ প্ৰদৰ্শনেৰে নতুন দিল্লীৰ কৰ্তব্য পথৰ পৰা গণৰাজ্য দিৱসৰ মূল কাৰ্যসূচী। গোলকীয় অনিশ্চয়তা সত্বেও দেশৰ প্ৰগতি অব্যাহত আছে বুলি ৰাষ্ট্ৰক উদ্দেশ্যি দিয়া ভাষণত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ উপলব্ধি। অসমতো বিস্তৃত কাৰ্যসূচীৰে গণৰাজ্য দিৱস উদযাপন। ৰাজ্যৰ 5গৰাকী বিশিষ্ট ব্যক্তিলৈ পদ্মশ্ৰী সন্মান। হিন্দী চলচ্চিত্ৰ জগতৰ বিশিষ্ট অভিনেতা ধৰ্মেন্দ্ৰলৈ মৰণোত্তৰভাৱে পদ্ম বিভূষণ। আৰু নিউজিলেণ্ডৰ বিৰুদ্ধে 5খনীয়া টি টুৱেণ্টি শৃংখলাত ভাৰতৰ নিৰ্ণায়ক অগ্ৰগতি। গুৱাহাটীৰ বৰ্ষাপাৰাৰ তৃতীয়খন টি টুৱেণ্টি খেলত ভাৰতৰ 8 উইকেটত সহজ জয়লাভ। জিলাৰ ৰেডিঅ' শুনিবলৈ পাব।